আজি মই বিশেষভাৱে কথা পাতিবলৈ ওলাইছোঁ যে নিজৰ সিদ্ধান্ত লোৱাৰ ওপৰত। তুমি অনুমতি দিয়া আন মানুহক তোমাৰ বাবে সিদ্ধান্ত নল'বলৈ। যেতিয়া সিদ্ধান্ত লোৱাৰ কথা আহে, বিশেষভাৱে সেয়া যদি তোমাৰ জীৱনৰ, তোমাৰ পৰিয়ালৰ বা তোমালোকৰ কথাৰ বিষয় হয়, সেইবোৰৰ দায়িত্ব ঈশ্বৰে তোমাক দিছে আৰু এটা অভিষেক আছে যিটো তোমাৰ ওপৰত থাকে আৰু বাইবেল অনুসৰি তোমাক ইয়াৰ প্ৰয়োজন নাই যে আন কোনোৱে তোমাক আহি ক'ব যে তুমি কি কৰিব লাগে। পবিত্ৰ আত্মাই তোমাৰ মাৰ্গদৰ্শন দিব আৰু সহায় কৰিব তোমাৰ জীৱনৰ বাবে। সেয়া তোমাৰ অধিকাৰ, তেজৰ বিনিময়ত কিনা অধিকাৰ, ঈশ্বৰৰ দ্বাৰা মাৰ্গদৰ্শন লোৱাৰ অধিকাৰ পবিত্ৰ আত্মাৰ পৰা। পবিত্ৰ আত্মাৰ পৰা মাৰ্গদৰ্শন পোৱাটো আত্মবুদ্ধিৰ আটাইতকৈ ডাঙৰ সংকেতৰ ভিতৰত এটা। ৰমিয়াবিলাকৰ প্ৰতিপত্ৰ 8:14 মতে, যিমানবোৰ মানুহে ঈশ্বৰে চলোৱা পথত চলে সেইসকলে ঈশ্বৰৰ পুত্ৰ। আচলতে মই ভাবি আছোঁ যে নতুন নিয়মবোৰৰ বিষয়ে আজি মই আচলতে পঢ়ি আছিলোঁ। মই আচলতে এখন কিতাপ পঢ়িছিলোঁ নিয়মবোৰৰ বিষয়ে আৰু পুৰণি নিয়ম ব্যৱস্থাৰ বিষয়ে, নতুন নিয়মৰ বিষয়ে যি কিছু বচন প্ৰস্তুত কৰি আছিলোঁ মই আজিৰ বাবে। আৰু মই এই কথা সম্পূৰ্ণ বিশ্বাস কৰোঁ যে মই নাভাবোঁ যে সঁচাকৈয়ে কোনোৱে নতুন নিয়মৰ কিমান মূল্য বুজিব পাৰিব, কিমান পুৰণি তেওঁ পুৰণি নিয়মৰ অধীনত কৰিব পাৰে। যদি তুমি সময় উলিয়াই ভাবা সেই ব্যৱস্থাৰ বিষয়ে যিবোৰ তেওঁলোকে পুনৰ কৰিবলৈ চেষ্টা কৰিছিলে, আৰু সেই নিয়ম, সেই পদ্ধতি, সেই পৰম্পৰা, সেই মাৰ্গ যিবোৰ সেই লোকসকলে পূৰণ কৰিছিলে, সেয়া বৰ বেছি হৈ দিয়া কাম আছিলে আৰু এইবোৰ এনে কাম নাছিলে যিবোৰ ঈশ্বৰে কৈছিলে। ঈশ্বৰে কৈছিল যে মানুহে কিছুমান কাম কৰিব পাৰে আৰু কিছুমান সেই কাম কৰিব নোৱাৰে, কিন্তু ফৰিচিয়াই যিসকলে ধৰ্মলোক আছিলে তেওঁলোকে আজিও আছে ধাৰ্মিক লোকৰ বেশত। তেওঁলোকে ইয়াক এক সম্পূৰ্ণ বেলেগ কৰিবলৈ কৈছে আৰু তেওঁলোকে 10টা আদেশ যীশুৱে অহালৈকে তাৰ পৰা 20টা আদেশ বনাই দিছে। মানুহে তোমাৰ মতে নিয়ম বনাব পাৰে আৰু তেওঁ আকাংক্ষা যিটো তেওঁ বিচাৰে আৰু তোমাৰ বাবে নিয়ম হৈ যাব পাৰে। তোমাৰ অনুভৱ হ'ব পাৰে যে তুমি সেইটো কৰিব লাগিব। মোৰ অনুভৱ নহয় যে মই এইটো কৰিব লাগে। মানুহে তোমাক ভাল নাপায় যদি তেওঁলোকে তোমাক এয়া কৰাৰ বাবে স্বাধীনতা নিদিয়ে। ৰমিয়াৰ প্ৰতি পত্ৰ 7:4 ফালে আগবাঢ়ো। মই জানো যে মই মোৰ স্বামীক বহুকেইটা কাৰণত ভাল পাওঁ আৰু তাৰে ভিতৰত এটা এইটো হয় যে তেওঁ মোৰ ঈশ্বৰৰ মাৰ্গদৰ্শন লোৱাত বাধা নিদিয়ে নিজৰ জীৱনত কামবোৰৰ বাবে। ৰেবে কেতিয়াও মোৰ ওচৰলৈ আহি কোৱা নাই, চোৱা যদি তুমি ইমানবোৰ মানুহৰ ওচৰলৈ যোৱা তেন্তে মই বৰ অপমানিত অনুভৱ কৰিম, মোৰ কি হ'ব। তেওঁ কেতিয়াও এইটো কোৱা নাই, ইয়াৰ কাৰণ তেওঁ নুশুনে। তেওঁ মোক নিয়ন্ত্ৰণ কৰাৰ দৰকাৰ নাই কাৰণ তেওঁ জানে সেইজন কোন। মই বিচাৰোঁ মই আৰু আন কোনো কথা ক'বলৈ নিবিচাৰোঁ। পিছে মই ক'বলৈ এইটো এটা একমাত্ৰ সুযোগ, সেয়ে মই তোমালোকক এই কথা স্পষ্ট কৰিব লাগিব। মই বিশ্বাস কৰোঁ যে যিসকল লোকে অনুভৱ কৰে যে তেওঁলোকে শক্তিশালী আৰু বলৱান দেখুৱাবলৈ অন্য মানুহৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব আৰু সেইসকল হ'ল আটাইতকৈ দুৰ্বল। গোটেই পৃথিৱীৰ ভিতৰত ভয়াতুৰ মানুহ মই নিজে জানো, কাৰণ ময়ো সাৱধানতাৰে অধিকাৰ কৰিছিলোঁ আৰু তাৰ কাৰণ আছিল কেৱল ভয় আৰু অসুস্থতা যিটো মোৰ আছিলে। আৰু ইয়াৰ কাৰণ এয়াই আছিল যে মই জনা নাছিলোঁ যে মই যীশুৰ কাৰণে কি আছিলোঁ। যদি তুমি জানা যে তোমাৰ বাবে যীশু কোন হয় তেতিয়া মানুহবোৰে তোমাৰ সৈতে অসহমত হ'ব, তেতিয়া তোমালোকৰ কোনো অসুবিধা নহয়। যদি তুমি জানা যে তুমি যীশুত কোন হয় তেতিয়া মানুহবোৰে তোমাৰ সৈতে অসহমত হ'ব, তেতিয়া তোমাৰ কোনো অসুবিধা নহয় কাৰণ তেওঁলোকৰ মত তোমাৰ বাবে চিনাকি নহয়। যদি তুমি সঁচাকৈ জানা যে তুমি যীশুত কোন হয় তেতিয়া তুমি আন সকলোকে বিশ্বাস দিয়াব নালাগে যে তুমি শুদ্ধ। ৰমিয়া 7:4। মই আশা কৰা নাছিলোঁ যে আজি মোৰ তাত ইমান শক্তি হ'ব, কিন্তু এইটো ভাল। মই তেলৰ অভিষেক প্ৰাপ্ত কৰিছোঁ। আচলতে ইয়াত এতিয়া হয় যেতিয়া ঈশ্বৰক আমাৰ জীৱনৰ ইচ্ছাৰ বাবে প্ৰৱেশ কৰাওঁ। আপুনি যেনেকৈ বেলেগ কিবা এটা শক্তিহে যেন পাই যায়। কিছুমান মানুহে হয়তো ভাল অনুভৱ কৰিব এইটো কৰি যিটো তেওঁলোকৰ পচন্দৰ হয়, কিছুমানে শক্তি অনুভৱ কৰিব যদি ইয়াত থিয় হৈ সঁচাকৈ সেইটো কৰিব বিচাৰে, আৰু সেইদিনাখন তেওঁ কৰিব লাগে। আজি মই পুনৰ বেয়া সভাখনলৈ যাব লাগিব, মই নাজানো মই তাত কেনেকৈ ফচি গ'লো, মই বৰ আনন্দিত, মই কাইলৈ জন্মদিনৰ নিমন্ত্ৰণত যাব লাগিব, কাৰণ কৈ মই জানো তাইক কেনেকুৱা, যদিহে মই নাযাওঁ তেন্তে তাই গোটেইখন তোলপাৰ লগাব। বাৰু তুমি জানানে কিমান হাজাৰ হাজাৰ কিমান হাজাৰ হাজাৰ কিমান লাখ লাখ এনে কাম আছে যিবোৰ মানুহে কৰে, আৰু কিছুমান কাম আছে যিবোৰ আমি কৰ্তব্য বুলি ভাবোঁ, কিন্তু মন দিবা তুমি সেই কামবোৰ আনন্দৰে কৰিব পাৰা যদি তুমি ঈশ্বৰৰ বাবে কৰা। মই হয়তো এনে কিবা কৰোঁ যিটো মই কৰিবলৈ নিবিচাৰোঁ, কিন্তু মই কৰোঁ এয়া কাৰণ মই অনুভৱ কৰোঁ যে ঈশ্বৰে কৈ আছে এইটো মই কৰিব লাগে, সেইবাবে মই তেওঁৰ বাবে সেৱা কৰোঁ এইবোৰ কৰি। কিন্তু যদি মই অনুভৱ কৰোঁ যে মই এয়া কৰি আছোঁ, যে যদি তেওঁ সেয়া নকৰোঁ তেনেহ'লে কোনোবাই বেয়া পাব, তেনেহ'লে তেওঁৰ বাবে এইটো ভাল হ'ব যে তুমি এইটো কাম নকৰিবা। বাৰু ৰমিয়াবিলাকৰ প্ৰতিপত্ৰ 7-4। সেয়াই হ'ল মোৰ ভাইসকল, তোমালোক যীশুখ্ৰীষ্টৰ ক্ৰছত তুলি দিয়া দেহৰ দ্বাৰা ব্যৱস্থাৰ বাবে মৃত হৈ পৰিছা। যেতিয়া তেওঁ মৃত্যুবৰণ কৰিলে, তেওঁ আইন সম্পূৰ্ণ কৰিছিলে আৰু এয়া কৈছিলে যে সেয়া সম্পূৰ্ণ হৈ গ'ল। তেওঁৰ অৰ্থ আছিল যে সম্পূৰ্ণ ব্যৱস্থা যিটো পূৰ্ণ কৰিব লাগিছিলে, সকলো নিয়ম আৰু আইন, সকলো পদ্ধতি, সকলো মাৰ্গ, সেই প্ৰভাৱ যিটো ভুল কৰিলে হয় সেয়া সমাপ্ত হৈ গৈছিলে। সেই আনজনৰ হৈ পৰা যি মৃতক সকলৰ মাজৰ পৰা জীয়াই উঠিছে, বাবে আমি ঈশ্বৰৰ বাবে ভাল ফল আনিব পাৰোঁ। আমি ঈশ্বৰৰ বাবে ফল কি কৰে আনিব পাৰোঁ যদি আমি আন সকলোৰে পিছত দৌৰি থাকোঁ। ঈশ্বৰৰ বাহিৰে আত্মিক নেতাবোৰ সবহুত আৰু সাৱধান হৈ থাকিব লাগে। মোৰ ধাৰণা মতে এয়া কোৱাৰ সময়ত ঈশ্বৰে কৈছিল বিশেষভাৱে, যদি তেওঁৰ ওচৰত বিশেষকৈ কৈ থাকে যে ঈশ্বৰে তোমাক তোমাৰ বিষয়ে কৈছিলে, তেতিয়া এয়া ভাল হ'ব। কিন্তু যদি তুমি আন কাৰোবাক কোৱা ঈশ্বৰ তোমাৰ বাবে কি, তেওঁলোকে সাৱধান হ'ব লাগিব, সেয়া তোমালোকৰ। মোৰ বিশ্বাস হৈছে যে ঈশ্বৰে মোক কৈছে যে তুমি তেওঁৰ লগত বিয়া হ'ব নালাগে, চোৱা অবুজ নহ'বা, কেৱল শান্ত থাকা। মই ক'ব বিচাৰোঁ তুমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰা, যদি তেওঁলোকে তোমাৰ প্ৰাৰ্থনা সোধে তুমি এই বিষয়ে কেনে অনুভৱ কৰি আছা, তেতিয়া হয়তো তুমি ক'ব লাগিব তুমি কেনে অনুভৱ কৰা। কিন্তু এদিনাখন কোনোৱে মোক সুধিছিলে যে তেওঁ কিবা এটা কথা লৈ মোৰ লগত আলোচনা কৰিছিলে আৰু মই পৰামৰ্শ দিব বিচাৰিছিলোঁ, আৰু সাধাৰণতে আমি যিবোৰ তেনেকৈ এনেকৈ কথাবিলাক হয় কিবা কিবি, পিছত মই ভাবিলোঁ এয়া মই কি কৰি আছোঁ, আৰু মই ভাবিলোঁ চোৱা সঁচা কথাটো হ'ল যে মই নাজানো তুমি কি কৰিব লাগে। মই ক'লোঁ মই ইয়াৰ বিষয়ে কোনো ভবা নাই, মই তোমালোকক কিবা এটা দিহা দিব পাৰোঁ, কিন্তু আটাইতকৈ অ' পিছে আমি পৰামৰ্শ দিবলৈ বৰ ভাল পাওঁ। বাইবেলৰ মতে আমি এতিয়া অতীত ব্যৱস্থাৰ অধীনত জীয়াব নালাগে, বৰঞ্চ আমি এতিয়া নতুন নিয়মৰ দ্বাৰা জীয়াব লাগে, মই ভাল পাওঁ। চোৱা যেতিয়া নতুন নিয়ম আহিলে তেতিয়া মানুহবোৰৰ ওপৰত বহুত অত্যাচাৰ হৈছিলে, আৰু মই কল্পনা কৰিব পাৰোঁ তেওঁলোকৰ আনন্দৰ আৰু তেওঁলোকৰ সমৰ্পণৰ বাবে সাজু হোৱা যিবোৰ তেওঁলোকে যীশুৰ সন্মুখত কৰিছিলে। সেই সময়ত ইয়াৰ অৰ্থ আছিল তেওঁলোকে নিজৰ বিশ্বাসৰ বাবে তেওঁলোকক মাৰিবলগীয়া হ'ব পাৰে, কিন্তু তেওঁলোকৰ ওপৰত ইমান বান্ধোন আছিল, ইমান আইন আছিলে, ইমান নিয়ম পালন আছিলে যে স্বাধীনতা নাছিলে। পিছত যেতিয়া নতুন নিয়ম আহিলে, বাইবেলৰ মতে যিকোনোৱে যীশুত আছে নতুনকৈ প্ৰমাণ হ'ল, আৰু তেওঁ শিকাইছিল যে এটা নতুন নিয়ম আছিলে যাৰ অৰ্থ আছিল যে তাৰ পৰা প্ৰত্যেকে পবিত্ৰ আত্মাৰ পৰা মাৰ্গদৰ্শন ল'ব পাৰে। তেওঁলোকে সকলো সময়তে ঈশ্বৰৰ পৰা শুনিবলৈ কোনো যাজক বা আধ্যাত্মিক নেতাৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে অপেক্ষা কৰিব নালাগে যে চহৰলৈ কেতিয়া কোনো ভৱিষ্যত বক্তা আহিব আৰু তেওঁলোকৰ বাবে ভৱিষ্যতবাণী কৰিব যে তেওঁলোকে কি কৰিব লাগে, বৰঞ্চ তেওঁলোকৰ মাজৰ প্ৰত্যেকজন ব্যক্তিয়ে ঈশ্বৰৰ পৰা নিজে শুনিব পাৰিছিলে। তেওঁলোকে ঈশ্বৰৰ উপস্থিতিত কোনো বাণী নাছিলে। নতুন নিয়মৰ এয়াই সুন্দৰতা আছিলে, ইয়াত সতেজতা আছিলে, নতুনত্ব আছিলে আৰু সহজনাত্মক আছিলে। এনে কোনো অদ্ভুত নাছিলে যে যি ক্ষেত্ৰত আমি কেতিয়াও গীৰ্জাৰ পৰা আমনি পাই যাওঁ যদি প্ৰত্যেক বস্তু এটা যোজনা থাকে যি আগৰ পৰা সাজু কৰি ৰখা হৈছে সঁচা যে আমাৰ এটি যোজনা আছে কিন্তু যেতিয়া মই ইয়ালৈ আহোঁ মই এনেকুৱা কথা কওঁ যিবোৰৰ পৰা মই কোনো যোজনা বনোৱা নাই আৰু বহুতো এনে কথা যিবোৰ মই ক'বলৈ বিচাৰোঁ সেইবোৰ নকওঁ বিভিন্ন ঘটনা ঘটে বহু সময়ত আমি এইবোৰ মিশ্ৰিত কৰি মিহলি কৰা পবিত্ৰ আত্মা সৃজনাত্মক তুমি জীৱনৰ পৰা বিৰক্ত নোহোৱা যদিহে তুমি পবিত্ৰ আত্মাৰ মাৰ্গদৰ্শন লোৱা ব'লা মই এটা প্ৰত্যাহ্বান দিছোঁ যদি তোমালোকৰ মাজত কোনোৱে কোৱা যে সেয়া বৰকৈ বিৰক্ত হৈ গৈছে গতিকে এইটোৱে কৰি আৰু প্ৰত্যেক দিনা থাকিব নোৱাৰে তেনেহ'লে তুমি এটা সিদ্ধান্ত নোলোৱা কিয় মানুহক সন্তুষ্ট কৰাৰ চেষ্টা বন্ধ কৰি দিয়া কাৰণ মই এটা কথা তোমাক ক'ব পাৰোঁ যে ঈশ্বৰে বিৰক্ত হ'ব নিদিয়ে মানুহক বেছিকৈ জীৱনত জড়িত হ'ব নিদিবা পাচনিবিলাকৰ কৰ্ম 5:29 এটা বচন আছে যিটো মই বৰ ভাল পাওঁ কাৰণ এইটো এই কথাবিলাকৰ লগত জড়িত মই বিচাৰোঁ যে তোমালোকে এই কথাটো বুজি পোৱা তেতিয়া পিতৰ আৰু পাচনিবিলাকে উত্তৰ দিলে যে মানুহৰ আজ্ঞাতকৈ ঈশ্বৰৰ আজ্ঞাৰ পালন কৰাটোৱে কৰ্তব্য আমি ঈশ্বৰৰ আজ্ঞাৰ পালন কৰিব লাগে মানুহৰ নহয় এসময়ত আমাৰ এজন পাদুৰী আছিলে 1970ৰ দশকৰ কথা তেওঁ এই বচনটোৰ ওপৰত প্ৰচাৰ কৰিছিলে আমি ঈশ্বৰৰ আজ্ঞাৰ পালন কৰিব লাগে মানুহৰ নহয় মই এতিয়া বুজি পাওঁ যে তেওঁ ভাবিছিল যে তেওঁ আমাৰ বাবে প্ৰচাৰ কৰি আছিলে কিন্তু ঈশ্বৰে তেওঁক কিবা কৈছিলে সেইটোহে বাস্তৱ যে তেওঁ প্ৰভাৱিত কৰিছিল বৰ সাৱধানতাৰে মই নাভাবোঁ যে তেওঁ এনে কৰিব বিচাৰিছিলে কিন্তু তেওঁ বিচাৰিছিল যে যিয়ে যিটো নতুন কৰিব বিচাৰে তেওঁৰ পৰা আৰু গীৰ্জাৰ পৰা সহমতি ল'ব আৰু মোৰ তাত ঈশ্বৰৰ বাবে বৰকৈ আগ্ৰহ আছিলে ঈশ্বৰৰ প্ৰতি মোৰ প্ৰেম আছিলে আৰু মই তেওঁৰ সেৱা কৰিব বিচাৰিছিলোঁ আৰু এই গীৰ্জাত শুভ সংবাদ বিলোৱা বৰকৈ ক্ৰিয়াশীল আছিলে ৰাজপথত সেইকাৰণে মই ভাবিলোঁ এয়া ঈশ্বৰীয় চিন্তা মই ভাবিলোঁ এয়া গৰমৰ দিন আছিলে আৰু মোৰ এয়া চিন্তা আহিল যে মই মানুহৰ মাজত কিবা এটা কৰিবলৈ উৎসাহ জন্মাব পাৰোঁ সেইকাৰণে মই ভাবিলোঁ মই কিছুমান এনে মহিলাক সংগী কৰি ল'ম যিসকল অলপ এনেকুৱা যিয়ে যেনেকৈ একো নকৰিছিলে আৰু তেওঁলোকৰ মাজত উৎসাহ জনাম আৰু আমি গোটেই গ্ৰীষ্মকালটো বাহিৰলৈ গৈ গাড়ীবোৰৰ সংবাদ লগাম সেইকাৰণে আমি এই গ্ৰীষ্মকালটো পাৰ কৰিলোঁ গাড়ীবোৰত লগালোঁ গাড়ীৰ সন্মুখৰ আইনাত লগালোঁ যেতিয়া মানুহে নিজৰ গাড়ীৰ কাষলৈ গৈছে সৰু এটা সংবাদৰ অংশ পায় আৰু এনে এখন হাঁহিমুখীয়া চেহেৰাই তেওঁক কয় যে যীশুৱে তোমাক ভাল পায় হা হা এইটো ভাল কথা মোক গীৰ্জাৰ কমিটিলৈ মাতি নিয়া হ'ল আৰু মোৰ ওপৰত দুখ দিয়া হ'ল আৰু এইবুলি ক'লে যে মই এগৰাকী আন্দোলনকাৰী মহিলা কাৰণ মই আগতে তেওঁলোকৰ পৰা অনুমতি লোৱা নাছিলোঁ মই জনা নাছিলোঁ যে মানুহক এয়া ক'বলৈ যে যীশুৱে তোমাক ভাল পায় তাৰ বাবে অনুমতিৰ প্ৰয়োজন সেয়া মোৰ বাবে নতুন কথা আছিলে সঁচা কথাটো হ'ল যে এনেকুৱা বহুতো কথা আছিলে যিবোৰ তাত ঘটি আছিলে মই এয়া ক'বলৈ পাই দুখ পাইছোঁ যে এই গীৰ্জাটো এতিয়া নাই কিন্তু এয়াই হ'বই আমি ঈশ্বৰৰ আদেশৰ পালন কৰিব লাগে মানুহৰ নহয় আৰু তাৰ পাছতো সেই মানুহজনে এইটো কৰিছিল আৰু যে প্ৰত্যেকবাৰে সেয়া কৰিব লাগিব যিটো তেওঁৰ মতে ঈশ্বৰে কৰিছিল কৈছে এনেকৈ মানুহবোৰে পবিত্ৰ আত্মাৰ মাৰ্গদৰ্শন লোৱাৰ স্বাধীনতা পোৱা নাছিলে মোৰ ধাৰণা মতে তোমালোকে এয়া শুনিব লাগে আশা কৰোঁ যে মই কাকো ক্ৰোধিত কৰা নাই কিন্তু মই বিশ্বাস কৰোঁ যে এয়া তোমালোকে শুনাটো দৰকাৰ মই তোমালোকক আন্দোলনকাৰী হ'বলৈ পৰামৰ্শ দিয়া নাই মই তোমালোকক এয়া কোৱা নাই যে তোমালোকে এইটো নকৰি যিটো পাদুৰীয়ে কৈছে মোৰ ধাৰণা মতে যেতিয়া পাদুৰীয়ে কয় যে তেওঁৰ অনুভৱ হৈ আছে ঈশ্বৰে তেওঁক কিবা কৰিবলৈ কৈছে কিন্তু যদিহে সেয়া যিহৰে তেওঁ উঠা পাই আছে সি তোমাৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আনিব আৰু তুমি উৎসাহ পোৱা নাই তোমালোকে বুজি পাই আছা নহয় মই কি কৈ আছো অনুগ্ৰহ কৰি আন্দোলনকাৰী হৈ এয়া নক'বা মই কোৱাৰ অৰ্থ এয়া নাছিলে এই সভাবোৰৰ বাবে আমাৰ কিছুমান নিয়ম আছে মই মানুহক আৰাধনাৰ ঢোল বজাবলৈ নিদিওঁ তুমি ইয়াৰ বাবে নাহা যে বুজাব পাৰা মই নিবিচাৰোঁ যে তুমি বেখুৰা বজোৱা আৰু আনক তোমাৰ ৰং দেখুওৱা মই মানুহক নিজৰ পোহনীয়া জন্তু আনিবলৈ নিদিওঁ এবাৰ এগৰাকী মহিলাই এটা গাধ আনিছিলে আৰু তেওঁৰ বেগৰ পৰা ডাঙৰ বস্তু এটা ওলাই আহিলে সেই চতুৰ মহিলাজনী নিয়ন্ত্ৰণ হোৱা নাছিলে মই দায়িত্ব গ্ৰহণ কৰি আছোঁ এগৰাকী মাৰ্গদৰ্শক হিচাপে যিটো ঈশ্বৰে মোৰ ওপৰত কৰি আছে, হয়তো তোমালোকৰ গীৰ্জাত। আৰাধনাৰ পাছত বেদীৰ সন্মুখলৈ আহি নচাটো স্বীকৃত হ'ব পাৰে। মই মোৰ সভাৰ মানুহক এয়া কৰিব নিদিওঁ। তুমি ক'বা এয়া ঈশ্বৰ, যি বিচাৰোঁ মই নাচোঁ, কিন্তু ইয়াত নিবিচাৰে। তুমি সুধিবা কিয় নোৱাৰি, কাৰণ আমাৰ ইয়াৰ সমাজৰ প্ৰত্যেক স্তৰত লোক আহে যিটো তুমি কল্পনা কৰিব পাৰা। আৰু যদি তুমি ইয়াত ওপৰলৈ আহি নাচিবলৈ আৰম্ভ কৰা, তেন্তে তেওঁলোকে অসুবিধা পাব পাৰে আৰু তেওঁলোকে গুচি যাব পাৰে কোনো সংবাদ নুশুনাকৈ। সেইকাৰণে শুদ্ধ স্বাধীনতাৰ অৰ্থ হ'ল সেই স্বাধীনতাৰ আনন্দ উপভোগ নকৰা যদিহে আন কাৰোবাৰ অসুবিধা হয়। সেই মহিলাগৰাকীক সেই গাধটো সভালৈ অনাৰ স্বাধীনতা নাছিলে, কাৰণ সেইটোৱে আন মানুহক অসুবিধা দিছিলে। ঈশ্বৰৰ মহিমা অপাৰ। পাচনি কৰ্ম 5:29 ফাললৈ পুনৰ যাওঁ। এক মিনিটৰ বাবে আমি মানুহৰ নহয় ঈশ্বৰৰ আদেশ পালন কৰিব লাগে। চোৱা, তোমালোকে ভাবিছা মই পাহৰি গৈছোঁ, কিন্তু মই সদায় উভতি আহোঁ। কিমান আচৰিত কথা যে তেওঁলোকে 3 মাহলৈ ইয়াৰ প্ৰচাৰ কৰি আছিলে আৰু নিজে উল্টা কৰি আছিলে, কাৰণ তাত মানুহে আনৰ ওপৰত নিয়ন্ত্ৰণ কৰি আছিলে আত্মাৰ প্ৰভাৱত, আৰু তেওঁলোকৰ কৈছিল যে ঈশ্বৰে যি কৈ আছে তেওঁলোকৰ জীৱনৰ বাবে। মোৰ কথা মনত ৰাখিবা, তুমি বহুত সাৱধানে থাকিব লাগিব, তুমি নিজৰ সন্তানৰ লগতো সাৱধানে থাকিব লাগিব। আচলতে মই বিচাৰোঁ, মোৰ 4টা সন্তান আছে আৰু মই বৰ আনন্দিত হ'ম যদি সিহঁত গোটেইকেইটাই প্ৰচাৰ কৰে, কিন্তু সিহঁতৰ ওপৰত এজনে নকৰে, আৰু তেনেহ'লে মই কি কৰোঁ? মই সেইটো খবলৈ নিদিওঁ, যেতিয়াও কেতিয়াও হেঁচা দিয়া নাই, যিটো সিহঁত নহয় তুমি মণ্ডলী থাকিব বিচাৰিছা নাইবা আন কিবা কৰা, মই বিচাৰোঁ তোমালোকে প্ৰসন্নৰ সন্তুষ্ট হৈ থাকা আৰু ঈশ্বৰৰ ইচ্ছামতে নিজৰ জীৱন জীৱা। ঈশ্বৰে জানে সেৱা কাৰ্য কি কৰিব লাগে। তুমি সাৱধানে থাকিব লাগিব যাতে তুমি নিয়ন্ত্ৰণ কৰি থকা প্ৰাৰ্থনা যাতে নকৰা। ঈশ্বৰে তেওঁৰ লগত বিয়া কৰাবলৈ নিদিয়ে যাতে তেওঁৰ দ্বাৰা এয়া কৰোৱাওক, এওঁৰ দ্বাৰা সেৱা কৰোৱাওক, আৰু তুমি কেৱল এয়া কৰিব লাগে ঈশ্বৰে, মই নাজানো তুমি এই মানুহবোৰৰ দ্বাৰা কি কৰোৱাব বিচাৰা, আৰু তুমি যদি ভালদৰে জানা সিহঁতে কিবা ভুল কৰি আছে, নহ'লে মই সদায় অনুতাপ প্ৰাৰ্থনা কৰোঁ মোৰ সন্তানকেইটাৰ বাবে কিবা এটা কৰা, সিহঁতৰ মাকৰ বাবে নহয়, ঈশ্বৰৰ আহ্বান। তোমালোকে জানানে কিমান যুৱকৰ ওপৰত সমস্যা থাকে যে সিহঁতে কিমান আশা পূৰণ কৰাৰ হেঁচাত থাকিব লাগে সিহঁতৰ মাক দেউতাকৰ ফালৰ পৰা? আমি কেৱল এয়া আশা কৰিব লাগে যাতে আমাৰ সন্তানে ঈশ্বৰক ভাল পায় আৰু সেয়া কৰক যি ঈশ্বৰে সিহঁতৰ পৰা পাব বিচাৰে, আৰু এয়া আমি আশা কৰিব নালাগে যে সিহঁতৰ দ্বাৰা আমি নিজৰ সপোন পূৰা কৰোঁ। বাৰু এতিয়া মই এইটো কৈ চাওঁ, তুমিহে সহ্য কৰিব পাৰা নে নোৱাৰা, তোমালোকে এতিয়া গম পাবা যে মইতো কিয় কৈছিলোঁ যে তুমি সহ্য কৰিব পাৰিবা নে নাই। সেয়া হ'ল স্ত্ৰীসকল নিজৰ গিৰিয়েকৰ অধীনত থাকক, এই বচনবোৰো শুনোৱা হৈছে। আৰু বচনৰ দ্বাৰা বা কামৰ দ্বাৰা যিয়ে কৰা, লাগিলে এয়া যিয়েই নহওক, সকলোবোৰ প্ৰভু যীশুৰ নামত কৰা আৰু ইয়াৰ দ্বাৰা পৰমেশ্বৰ পিতাৰ ধন্যবাদ কৰা। স্ত্ৰীসকল নিজৰ স্বামীৰ অধীনত থাকা, সিহঁতৰ মতে চলা আৰু সিহঁতৰ অনুকূলো থাকা। যেতিয়া অনুকূলে থকাৰ এটাই অৰ্থ যে কিবা এটা পৰিৱৰ্তন আনা যাৰ বাবে শান্তিবৰ্তিত হৈ থাকে আৰু সকলো সঠিক দিশলৈ গৈ থাকে। যেনেকৈ মই অনুকূলে চলিলোঁ আৰু এতিয়া দেৱে গল্ফৰ বিষয়ে একেবাৰে খং নকৰে। আমি নিজৰ ইচ্ছাৰ অধীনত থকা, তেওঁৰ মতে চলা আৰু তেওঁৰ অনুকূলে থকা। তোমালোকে জানানে বহুত মানুহে ইয়াতেই থাকি ভাল পায়। মই বিচাৰোঁ তোমালোকে বাকী খিনিও পঢ়া, নিজৰ স্বামীৰ অধীনত থাকা, যেনেকৈ প্ৰভুৰ উচিত চলা এতিয়া আনকি শাৰীটো পঢ়োঁ যাতে ভাৰসাম্য থাকে। মইতো ভাল নাপাওঁ পত্নীসকলৰ বিষয়ে পঢ়াটো আৰু পিছত স্বামীসকলৰ বিষয়ে নপঢ়োঁ। সেই স্বামীসকল নিজৰ নিজৰ পত্নীৰ সৈতে প্ৰেম ৰাখা আৰু তেওঁক মৰম কৰা আৰু সহানুভূতি দিয়া। ইয়াত এটা বাৰ্তা পোৱা যায়, পত্নীয়ে যদি কান্দে তাইক আঁকোৱালি লৈ ক'ব লাগে যে মই বুজি পাওঁ, মই বুজি পাওঁ, মই বুজি পাওঁ। ইয়াৰ দ্বাৰা একো পাৰ্থক্য নঘটে যদিহে তুমি বুজি নোপোৱা। তাইক কোৱা যে তুমি বুজি পোৱা, আচল কথাটো বুজি পোৱা বা নোপোৱা, প্ৰেম আৰু সহানুভূতিৰে ক'ব লাগে যে মই বুজি পাওঁ, আৰু এইটো নক'বা যে কি হ'ল তোমাৰ। এই বাৰ্তাটো বেলেগ ফাললৈ গৈ আছে, মই ইয়াক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু মই এটা কথা ক'ম, এয়াও মোৰ ধাৰণা মতে এটা বাৰ্তা। ঈশ্বৰে কাকো সুখিত হ'বলৈ আহ্বান কৰি থকা নাই, ব্যৱহাৰিক হৈ থাকিবলৈ বা কাৰোবাৰ অধীনত থাকিবলৈ বা অপমানিত হৈ থাকিবলৈ আহ্বান কৰা নাই। তুমি ইয়াক সহ্য কৰি থকাৰ দৰকাৰ নাই। তোমাৰ পৰা আশা কৰা হয় যে তুমি সমৰ্পণ কৰি অনুকূল হৈ থাকিব পাৰি বা যেনেকৈ যোগ্য হ'ব প্ৰভুৰ বাবে। যদি স্বামীয়ে স্ত্ৰীৰ লগত ভাল ব্যৱহাৰ কৰে আৰু স্ত্ৰীয়ে ইয়াৰ বিনিময়ত স্বামীৰ লগত তেনেকুৱা ব্যৱহাৰ কৰে যিটো ঈশ্বৰে বিচাৰে, তেতিয়া প্ৰতিখন বিয়া সুন্দৰ হ'ব। কিন্তু তোমালোকে ইজনে সিজনৰ অংশীদাৰ। ইভ আদামৰ ভৰিৰ তলৰ পৰা বনোৱা হোৱা নাছিলে, তেওঁক আদামৰ কামিহাৰৰ পৰা সজা হৈছে। মহিলাসকলে বৰকৈ অদ্ভুত সৃষ্টি, যাৰ চালি জাৰি চোৱাৰ সামৰ্থ্য থাকে, আৰু এয়া হতাশাজনক যিটো ছয়তানে কৰিলে মহিলাৰ লগত ইতিহাসৰ ঘটনাত। আমি শান্তিৰ বাবে অনুকূল হ'ব লাগে। এটা সময় আছিলে যেতিয়া মই এয়া কৰা নাছিলোঁ। মই আন্দোলনকাৰী আছিলোঁ, বেয়া আছিলোঁ আৰু নিয়ন্ত্ৰণত ৰাখিব বিচৰা মহিলা নাছিলোঁ। ঈশ্বৰে এইটো ভাল নাপাইছিলে। যদি তুমি সকলোকে নিয়ন্ত্ৰণত ৰখাত উপচন কৰা, তেন্তে এইটো বন্ধ কৰিব লাগে, কাৰণ এয়া ঈশ্বৰৰ ইচ্ছা নহয়। কেইদিনমান আগত এগৰাকী মহিলাই মোক কৈছিলে যে তেওঁৰ গিৰিয়েকে এখন সৰু চহৰত থাকিব বিচাৰে আৰু তেওঁ তাত একেবাৰে থাকিব বিচাৰে। তাই বৰ ভাল স্বভাৱৰ আছিলে আৰু তাইৰ মানুহৰ লগত ভাল সম্পৰ্ক গঢ়ি উঠিছিলে। তেওঁ বহুতো বন্ধু বান্ধৱী আছিলে যাক তেওঁ ভাল পাইছিলে আৰু তেওঁলোকৰ বিষয়ে চিন্তা কৰিছিলে। সেয়ে তাই ক'লে যে নাই, মই যাব নিবিচাৰোঁ, ঈশ্বৰে এয়া নিবিচাৰে। চোৱা, তুমি একো কৰিব নিবিচাৰা, ইয়াৰ অৰ্থ এয়া নহয় যে ঈশ্বৰে নিবিচাৰে। কিছুদিনৰ পিছত যেতিয়া এদিন ৰাতিপুৱা তাই প্ৰাৰ্থনা কৰিলে, তাই অনুভৱ কৰিলে যেন পবিত্ৰ আত্মাই তাইক ক'লে, মনত ৰাখিবা তোমাৰ স্বামীয়ে জীৱন জুৰি তোমাৰ লগত ভালেৰে আছে। তেওঁ তোমাৰ ভালকৈ চোৱা চিতা কৰিছে, তালৈ যোৱাটো তেওঁৰ বাবে বৰ গুৰুত্বপূৰ্ণ আৰু মই বিচাৰোঁ যে তুমি তালৈ যোৱা। এতিয়া এয়া হ'ল অধীন হোৱা সঠিক পদ্ধতিৰে, কিন্তু যদি কোনো পুৰুষে সেয়া বিচাৰে নিয়ন্ত্ৰণ কৰিবলৈ, তোমাৰ কাৰো লগত বন্ধুত্ব কৰিবলৈ নিদিয়া, সকলো সময়তে এয়া কৈ থাকে যে এনেকৈ কৰিব লাগে, কি কৰিব নালাগে, সকলো সময়তে তোমাক নিয়ন্ত্ৰণ কৰিব বিচাৰে খংৰাগ আদিৰ দ্বাৰা, মই মোৰ দেউতাক মোৰ মাৰ লগত এনে কৰা দেখিছিলোঁ, আৰু ইয়াৰ সম্পূৰ্ণ উল্টা প্ৰভাৱ পৰিছিলে মোৰ ওপৰত, আৰু এইটো মই সহ্য কৰিব পৰা নাছিলোঁ। মই তেওঁক মোৰ মাৰ ওপৰত দুৰ্ব্যৱহাৰ কৰা দেখি তাৰ পৰা ওলাই আহোঁতে তেওঁৰ ওপৰত খং ভৰি আছিলে। মই কৈছিলোঁ কোনেও মোক পুনৰ এয়া নকয় যেন মই কি কৰিব লাগে, কিন্তু বন্ধুসকল, মই প্ৰায় এয়া কৈ আছোঁ যে প্ৰত্যেক মানুহে পবিত্ৰ আত্মাৰ পৰা মাৰ্গদৰ্শন প্ৰাপ্ত কৰাৰ অধিকাৰ আছে। আমি ইজনে সিজনক আদৰ কৰিব লাগে, মানুহক নিয়ন্ত্ৰণ কৰিবলৈ নিদিব নিজৰ ওপৰত, কিন্তু তুমিও সিহঁতৰ ওপৰত নিয়ন্ত্ৰণ কৰিব নালাগে। যদি তুমি কাৰোবাক কিবা কৰিবলৈ মাতা আৰু কোৱা যে নাই মই এয়া কৰিব নোৱাৰোঁ, তুমি বেয়া পাব নালাগে। তুমি ক'ব লাগে, বাৰু যেতিয়া মোৰ ছোৱালীকেইজনীমানক ফোন কৰি কিবা এটা কৰিবলৈ কওঁ, তেতিয়া মই কওঁ এয়া তোমাৰ ইচ্ছা, মোৰ অসুবিধা নহয় বা খং নকৰোঁ যদিহে তুমি নাহা, এইটো নোৱাৰা কৰিব। তোমাক যাৰ সন্তানে স্বাধীনতা দিছে, সঁচাকৈয়ে স্বাধীনতা দিছে, তোমাৰ ওপৰত অভিষেক হৈছে, তোমাৰ ওপৰত পবিত্ৰ আত্মাৰ ফালৰ পৰা অভিষেক হৈছে, তুমি শুনিব পাৰা ঈশ্বৰৰ সৈতে, তুমি নিজৰ ফালৰ পৰা কঠিন হৈ থাকিব লাগে আৰু বস্তুবোৰৰ মুখামুখি হ'ব লাগে যিবোৰ তুমি অনুভৱ কৰা যে এইবোৰ ঈশ্বৰৰ বাবে ৰাখিছে। না শব্দটো কবলৈ শিকা আৰু ইয়াৰ বাবে থিয় হোৱা। আমিন।